প্ৰিয় শ্ৰোতা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ নতুন অনুষ্ঠান সাৰথিলৈ। প্ৰাকৃতিক দুৰ্যোগ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, ডক্টৰ অনামিকা ৰয় সোঁৱৰণী ন্যাস আৰু ৰেডিঅ' জ্ঞান তৰংগৰ সহযোগত অনুষ্ঠানটি প্ৰস্তুত কৰা হৈছে। প্ৰিয় শ্ৰোতা, আপোনালোকক আদৰণি জনাইছোঁ আমাৰ নতুন অনুষ্ঠান সাৰথিলৈ। আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে ডক্টৰ দিগন্ত গোস্বামী। শ্ৰোতাসকলক এইখিনিতে ডক্টৰ দিগন্ত গোস্বামীৰ বিষয়ে কিছু কথা জনাব বিচাৰিছোঁ। ডক্টৰ দিগন্ত গোস্বামী অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক। বিগত কিছু বছৰ ধৰি তেওঁ গুৱাহাটীৰ কৃত্ৰিম বানপানী আৰু ভূমিস্খলনৰ ওপৰত কিছু অধ্যয়ন আৰু গৱেষণামূলক কাৰ্যৰ সৈতে জড়িত হৈ আছে। আজি এই খণ্ডটিত আমি তেখেতৰ সৈতে গুৱাহাটীৰ পাহাৰ অঞ্চলত হোৱা ভূমিস্খলনৰ বিষয়ে কিছু কথা পাতিম। ছাৰ, প্ৰথমেই আপোনাক আমি অনুষ্ঠানলৈ আদৰণি জনাইছোঁ।
নমস্কাৰ
ছাৰ। গুৱাহাটী মহানগৰী, ইয়াৰ চাৰিওদিশে থকা পাহাৰবোৰে প্ৰাকৃতিক সৌন্দৰ্যৰে এক অনন্য মাত্ৰা প্ৰদান কৰিছে। কিন্তু সাম্প্ৰতিক সময়ত পাহাৰ অঞ্চলত বৰষুণৰ বতৰত হোৱা ভূমিস্খলনে মহানগৰীবাসীক চিন্তিত কৰি তুলিছে। ছাৰ, এটি প্ৰশ্ন মোৰ মনলৈ আহিছে, সেয়া হৈছে ভূমিস্খলন গুৱাহাটীত কিয় হ'বলৈ ধৰিছে? ছাৰ,
মই এইখিনিতে প্ৰথমেই টেকনিকেল কথা কোৱাৰ আগতে এটা কথা কওঁ যে প্ৰকৃতিয়ে সদায় ভাৰসাম্যতা বজাই ৰাখিব বিচাৰে।
ছাৰ,
যিকোনো কাৰণতে যদি সেই ভাৰসাম্যতা কিবা কাৰণত যদি হ্ৰাস পায় বা নোহোৱা হয়, প্ৰকৃতিয়ে আকৌ নিজৰ বলেৰে সেই ভাৰসাম্যতা সদায় ৰক্ষা কৰিব চেষ্টা কৰে।
ছাৰ,
এতিয়া ভূমিস্খলনৰ কথালৈ আহোঁ। আমাৰ পাহাৰবিলাক সৃষ্টি হোৱাৰ কাৰণ আছে, নেচাৰেল কাৰণত, প্ৰাকৃতিক কাৰণত আমাৰ পাহাৰ সৃষ্টি হৈছে। আমি যদি মানুহৰ গাৰ বলেৰে বা জ্ঞানৰ বলেৰে বুলি ভাবি পেলাই পাহাৰবিলাকক ধ্বংস কৰিব আৰম্ভ কৰোঁ, সেইটো প্ৰকৃতিয়ে হয়তো সহ্য
নকৰিব।
গতিকে প্ৰকৃতিয়ে আকৌ বিচাৰিব যে আকৌ নেচাৰেলি প্ৰাকৃতিকভাৱে যেনেকৈ থাকিব লাগে তেনেকৈয়ে থাকিব বিচাৰিব। আৰু আমাৰ মানুহৰ জ্ঞান বুলিয়ে ক'ম, প্ৰকৃতিৰ ওপৰত কেতিয়াও নহয়। আচলতে আমি কিছুমান ভুল কৰোঁ। প্ৰথমতে ভাবোঁ যে মাটিডোখৰ কাটি দিছোঁ, এতিয়া এবছৰ থিয় হৈ আছে, দুবছৰ থিয় হৈ আছে, একো হোৱা নাই, গতিকে অহা এশ বছৰ বা দুশ বছৰ একো নহয় বুলি ভাবি লওঁ।
হয়,
মানুহৰ সেইটো নেচাৰেল এটা টেণ্ডেঞ্চি যে দুদিন যদি একো হোৱা নাই আমি ভাবোঁ যে কেতিয়াও একো নহয়।
হয়,
সেইটো অতি ভুল কথা। আজি যদি হোৱা নাই হয়তো কেইদিনমান পিছত হ'ব, কেইদিনমান পিছত যদি হোৱা নাই কেইবছৰমান পিছত হ'ব, আমি একজেক্টলি নাজানো কিহৰ কাৰণে। ছ' মই জ্ঞানী সেইজন মানুহকেই ক'ম যোনে আচলতে প্ৰাকৃতিক সেই ভাৰসাম্যতাটো বজাই ৰাখি পেলাই নিজৰ ডেভেলপমেণ্টবিলাক কৰি যায়। প্ৰকৃতিৰ লগত যুঁজ দিয়াটো উচিত নহয় আচলতে
কেতিয়াও।
এতিয়া ভূমিস্খলন বুলিলে মই অকণমান টেকনিকেল কথা, বৰ টেকনিকেলো নহয়, সকলোৱে বুজি পোৱা কথা এটাই কওঁ। 2012 চনত আমি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ফালৰ পৰা DDMA কামৰূপ, ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি কামৰূপ, আৰু আমি অসম অভিযান্ত্ৰিক মহাবিদ্যালয় লগ লাগি পেলাই এটা ছাৰ্ভে কৰিছিলোঁ গুৱাহাটীৰ 19টা পাহাৰৰ ওপৰত।
ছাৰ, সেয়া হৈছে 2011
ছ' আমি পিছত ৰিপৰ্টটো ছাবমিট কৰিছোঁ। ছ' আমি তাতে আচলতে ভূমিস্খলনৰ কাৰণ অধ্যয়ন কৰিবৰ কাৰণে আৰু কিছুমান ডিটেইলড ইনভেষ্টিগেশ্যনৰ দৰকাৰ হয়। বোৰহল আমি তলৰ পৰা আচলতে ছইল ছেম্পল ল'ব লাগে, ৰকৰ ছেম্পল ল'ব লাগে, ৰকৰ কেনেকুৱা কণ্ডিশ্যনত আছে জানিব লাগে, সেইবিলাক অকণমান বেছি ডিটেইলড হয়। কিন্তু আমি কিছুমান সৰু সৰু কথা চাইও আমি ক'ব পাৰোঁ যে ভূমিস্খলনৰ প্ৰৱণতা আছে নে নাই। সৰু মই এটা উদাহৰণ এটা দিছোঁ, এডাল ডাঙৰ গছ যদি দেখে, গছডাল যেতিয়া ডাঙৰ হ'ব সূৰ্যৰ পোহৰ বিচাৰি পেলাই সদায় গছডাল চিধা হৈ ওপৰলৈ উঠি যায় আচলতে।
হয় ছাৰ,
কিবা কাৰণত যদি আমি হালি থকা গছ এডাল দেখোঁ সেইটো নেচাৰেল নহয়, সেইটো অপ্ৰাকৃতিক আচলতে। সেইটো হৈছে কিবা এটা বেলেগ ফ'ৰ্চৰ কাৰণে, হয়তো তলত থকা ছাপৰ্টিং যোনটো মাটি আছে, ধৰি ৰখা মাটি আছে, মাটিখিনি মুভমেণ্টৰ ফলত তেনেকুৱা ধৰণে বেকা হৈ গৈছে। আমি তেনেকুৱা কিছুমান আমি ইণ্ডিকেশ্যন পাওঁ আচলতে। আমি তেনেকে সেই সার্ভেটো কৰিছিলোঁ। সেই সার্ভেটো কোৱা হয় ৰেপিড ভিজুয়েল স্ক্ৰিনিং। আমি চকুৰে
যিখিনি
অতি সোনকালে আমি দেখি পেলাই কেনেকে গম পাইছোঁ সেইটোৰ ওপৰত গোটেই সার্ভেটো আছিলে। আমি 19টা পাহাৰ, আমি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পিনৰ পৰা মই আছিলোঁ আৰু আমাৰ মাষ্টাৰ ডিগ্ৰী ষ্টুডেণ্টৰ ডাঙৰ গ্ৰুপ এটাই মোক সহায় কৰিছিলে। চ' আমি গোটেইবিলাক পাহাৰলৈ গৈ পেলাই আমি চালোঁ পাহাৰবিলাকৰ ভূমিস্খলনৰ প্ৰৱণতাটো কেনেকুৱা। অকল কেনেকুৱাটোৱেই চোৱা নাই, বিভিন্ন কাৰণ আমি অনুধাৱন কৰিছোঁ কিহৰ কাৰণে হৈছে, এইটো নেচাৰেল প্ৰাকৃতিক কথা নে মানুহৰ কাৰণে হৈছে। যদি ভূমিস্খলন হয় কোনোবা এটা জেগাত তেতিয়াহ'লে দুৰ্যোগৰ সম্ভাৱনা কেনেকুৱা। কিছুমান জেগাত যদি খুব ৰিম'ট এৰিয়া হয়, অতি ভিতৰৰ অঞ্চল হয় য'ত কোনো মানুহৰ বসবাস নাই, তাতে হয়তো ডাঙৰ ভূমিস্খলন এটা হ'লেও মানুহৰ পটককৈ একো হানি নহ'ব পাৰে। কিন্তু য'ত জনবসতি অতি ঘন তাতে হয়তো মিডিয়াম ৰেঞ্জৰ এটা যদি আমাৰ ভূমিস্খলন হয় তাতেও বহুত হানি হ'ব পাৰে। আমাৰ প্ৰপাৰ্টি সম্পত্তি হানি হ'ব পাৰে, মানুহৰ
জীৱনৰ
কথাও আহি যায়, আৰু বহুত ক্ষেত্ৰত তেনেকুৱা হৈছেও। আমি সেই গোটেই কথাবিলাক অনুধাৱন কৰি পেলাই আমি গুৱাহাটীয়ে 19টা পাহাৰৰ ভিতৰত 366টা আমি ভূমিস্খলন প্ৰৱণতা থকা আমি লোকেশ্যন আমি বিচাৰি উলিয়াইছিলোঁ আৰু এডমিনিষ্ট্ৰেশ্যনক সেইটো অৱগত কৰোৱা হৈছিলে। আমি ৰিপৰ্টটো ছাবমিট কৰিছিলোঁ। তাৰপিছত আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিও তাৰ ওপৰত পদক্ষেপ লৈছে, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনেও পদক্ষেপ লৈছে আৰু ভূমিস্খলন প্ৰৱণতা এৰিয়া এলেকা বুলি তেওঁলোকে ঘোষণা কৰিছে। আৰু আজিকালি যেতিয়া বৰষুণ বেছিকৈ হয় তাতে হয়তো কেতিয়াবা মানুহক খালী কৰিব দিয়া তেনেকুৱা ধৰণৰ কথাবিলাক এতিয়া চলি আছে। গতিকে যিমানখিনি পাৰে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনেও তেনেকুৱা পদক্ষেপ লৈছে। 366টা স্থান কম স্থান নহয়, কিন্তু যথেষ্ট চিন্তনীয়। আৰু মই এইখিনিতে ক'ম যে আমাৰ মোটামুটি 2000ৰ আগলৈ বা 1990 চনৰ আগলৈকে ভূমিস্খলনটো ইমান এটা ডাঙৰ প্ৰব্লেম হিচাপে থিয় দিয়া নাছিলে। আজি কিয় বেছি হ'বলৈ পাইছে?
হয়,
বহুতে কয় যে আমাৰ গুৱাহাটীৰ মাটিবিলাক বৰ কোমল।
হয়,
মই কেতিয়াও মানি নলওঁ। 1990 চনৰ আগতে যদি মাটি টান আছিলে 1990 চনৰ পিছত কিয় কোমল হ'বলৈ ধৰিব, তেনেকুৱা কোনো কথা নাই। গুৱাহাটীৰ মাটি খুবেই ভাল। আমি এই ছাৰ্ভেটো কৰি পেলাই আমি যোনবিলাক কাৰণ পালোঁ যে 366টা যোনকেইটা ছাইট আমি পাইছোঁ তাতে 95% অকল মানুহৰ কাৰণে, মানুহে নিজেই মাটি আনিছে। হয়তো পাহাৰ অঞ্চলত ঘৰ এটা বনাব লাগে, কোনো বৈজ্ঞানিক ভিত্তিৰে বনোৱা নাই, মাটি এডোখৰ কাটি পেলাই সমান কৰি লৈছে, তাতে ঘৰ এটা বনাইছে। আৰু বহুত ক্ষেত্ৰত RCC ঘৰ নহয়, সৰু এটা টিন দিয়া ঘৰ এটা বনাইছে। মই টিন দিয়া এইটোত এইকাৰণে জোৰ দিছোঁ যে তেনেকুৱা ধৰণৰ ঘৰবিলাক আকৌ বেছি ডেঞ্জাৰাছ। কিহৰ কাৰণে? যেতিয়া ওপৰৰ মাটিখিনি খহি পেলাই সেই ঘৰটোত পৰিব তেতিয়াহ'লে সেই ঘৰটো একেবাৰে চেপেটা হৈ যোৱাৰ এটা
সম্ভাৱনা
থাকে। গতিকে তাৰ ভিতৰত থকা মানুহবিলাকৰ জীৱনৰ কাৰণে এটা বেছি এটা ডেঞ্জাৰ, এটা বিপদ এটা তাতে আছে। আমি বহুত ঘৰ তেনেকুৱা পাইছোঁ। RCC ঘৰ হ'লে হয়তো কিবা কাৰণত মাটি খহি পৰিলেও কিবাকৈ থাকিব পাৰে শ্লেবৰ কাৰণে।
হয়,
যি কি নহওক সেইটো আমাৰ মুখ্য উদ্দেশ্য নহয় যে কেনেকুৱা ধৰণৰ ঘৰ
তেওঁলোকে নিৰ্মাণ কৰিছে
বা কোনটো মানুহৰ কাৰণে ছেফ, সেইটো আমাৰ ইয়াতে বিচাৰৰ কথা নহয়। আচলতে আমাৰ কথাটো হ'ল কি, এই নেচাৰেল মানে নেচাৰেল যোনটো ভাৰসাম্যতা আছে, প্ৰাকৃতিক ভাৰসাম্যতাটো নষ্ট কিয় কৰিব লাগে? এতিয়া আমাৰ হাতত টেকন'লজি আছে, আমি জানো যে যদি আমি মাটি কাটিব লাগে, মই কেতিয়াও কোৱা নাই যে মাটি কাটিব নালাগে, পাহাৰ অঞ্চলত কোনো মানুহ বসবাস কৰিব নালাগে, তাতে ডেভেলপমেণ্ট হ'ব নালাগে, তাতে ঘৰ হ'ব নালাগে, মই সেইটো কথা কেতিয়াও নকওঁ। তাতেও ডেভেলপমেণ্ট হ'ব লাগে, কিন্তু কিবা এটা ডেভেলপমেণ্ট কৰাৰ পিছত সেইটো ধ্বংস হৈ পেলাই মানুহৰ জীৱন এটলিষ্ট কেতিয়াও হানি হ'ব নালাগে। মানুহৰ জীৱনটো ইমান প্ৰিচিয়াছ বস্তু এটা, গতিকে কোনো বস্তুৱে তাক ৰিপ্লেচ কৰিব নোৱাৰে, আমি সেইটো বুজিব লাগিব। আৰু যিহেতু টেকন'লজি আছে, আমাৰ আণ্ডাৰষ্টেণ্ডিং আছে, এতিয়া আমি শ্লোপ ষ্টেবিলিটি এনালাইচিচ কৰাৰ কাৰণে বহুত টুল আহিলা আমাৰ হাতত আছে। আমি যদি এটা পাহাৰ কাটি পেলাই ছাপ'জ বিশ মিটাৰো আমি কাটি দিব লাগে, থিয়কে কাটিব লাগে, সেইটো কেনেকৈ ষ্টেবল কৰি ৰাখিব পাৰি সেইটো আমাৰ টেকন'লজি আমাৰ হাতত আছে। এতিয়া বহুত ক্ষেত্ৰত দেখা যায় যে মানুহবিলাকে এটাই কথা বুজে যে মই মিস্ত্ৰী এজনক মাতি আনিম আৰু তাতে এখন বোল্ডাৰ ৱাল দিলেই আমাৰ সেই শ্লোপটো ষ্টেবল, কিন্তু সেইটো আচলতে নহয়। আমাৰ টেকন'লজি আছে আৰু এপ্ৰপ্ৰিয়েট টেকন'লজি, আজিকালি আমেৰিকাত যি হ'ব আমাৰ ইয়াতে ভিতৰৰ গাঁৱৰ অঞ্চলতো একেই বস্তু হ'ব পাৰে, কাৰণ টেকন'লজিটো আজিকালি পৃথিৱীখন যথেষ্ট সৰু হৈ গৈছে আৰু জ্ঞানটো চবৰে আজিকালি উপলব্ধ আচলতে। গতিকে সেই এনেকুৱা ধৰণৰ যেতিয়া কনষ্ট্ৰাকশ্যন কৰিব লাগে স্পেচিয়েলিষ্ট মানুহৰ লগত
আলোচনা
কৰি পেলাই অকণমান যদি আগবাঢ়ে তেতিয়াহ'লে মই ভাবোঁ ভূমিস্খলনৰ প্ৰব্লেমটো আচলতে প্ৰব্লেমেই নহয়। আমি আজি সেই কথাটো বুজি বা বুজিব নোখুজি পেলাইহে বিপদটো মাতি আনিছোঁ। আমি বহুত ক্ষেত্ৰত বুজিও পাওঁ কিন্তু বুজিব নোখোজোঁ যে আমাৰ একো নহয়, তাতেহে হৈছে আমাৰ একো নহয়, সেইটো এটা ডাঙৰ কথা। এটা কোনদিনা আমি ভুক্তভোগী হওঁ সেইটো কোনেও ক'ব নোৱাৰে। গতিকে যেতিয়া আমি এটা কিবা এটা কনষ্ট্ৰাকশ্যন কৰিব লৈছোঁ বিজ্ঞানসন্মতভাৱে হ'লে আচলতে ভাল।
নিশ্চয় ছাৰ, বিশেষজ্ঞৰ সহায় লৈ যদি আমি নিৰ্মাণ কাৰ্য কৰোঁ ছাৰ, তেতিয়াহ'লে মই ভাবোঁ যে এনেধৰণৰ যিবোৰ প্ৰাকৃতিক দুৰ্যোগৰ পৰা যিখিনি আমাৰ ক্ষতি হয় সেয়া যথেষ্ট কম হ'ব ছাৰ।
হয়
ছাৰ, মোৰ এইখিনিতে আন এটি প্ৰশ্ন মনলৈ আহিছে যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ অন্য যিবোৰ ৰাজ্য আছে তেওঁসকলৰ আৱাসবোৰ, আজি আপুনি যদি অৰুণাচলৰ কথাই কয় বা মেঘালয়ৰ কথাই কয়, তাত ছাৰ তেওঁসকলে সেই পাহাৰতেই তেওঁলোকে ধুনীয়াকৈ বসবাস কৰি আছে, কিন্তু তাতেতো আমি এনেধৰণৰ অসমত আমাৰ বিশেষকৈ গুৱাহাটীত যি ধৰণৰ ভূমিস্খলনৰ আমি ঘটনাবোৰ বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে গম পাওঁ, কিন্তু মেঘালয় হওক বা আপোনাৰ অৰুণাচলেই হওক তাতে কিন্তু ভূমিস্খলনৰ তেনেকুৱা বাতৰি আমি গম নাপাওঁ ছাৰ, ইয়াৰ কাৰণ কি বুলি?
এইখিনিতে মই আকৌ এটা কথা কওঁ।
নিশ্চয় ছাৰ,
আপুনি অকল অৰুণাচল আৰু মেঘালয়ৰ কথা ক'লেই নহ'ব, আপুনি আইজলৰ কথা ক'ব লাগিব, মিজোৰামৰ কথাও ক'ব লাগিব
ছাৰ।
সেইদিনা মাথো এটা ঘৰ, প্ৰকাণ্ড ঘৰ এটা খহি পৰিলে। অৰুণাচলত আচলতে কি হৈছে, অৰুণাচলৰ মাটিৰ এলেকাটো যথেষ্ট ডাঙৰ আৰু জনবসতি তেনেই খেৰেঙা, সেইকাৰণে তাৰ প্ৰব্লেমটো ইমান ডাঙৰ নহয়, তাতে লেণ্ডশ্লাইড নহয় বুলি নকওঁ, অৰুণাচলৰ মাটিও বৰ ভাল নহয়। কিন্তু মেঘালয়ত যদিও জনবসতি ঘন, মেঘালয়ৰ মাটিটো আকৌ ভাল,
অসমৰ তুলনাত ভাল ছাৰ,
যথেষ্ট ভাল
ছাৰ। ভাল মানে আমি ধৰি লওক আমি সাধাৰণ মানুহ, সাধাৰণ মানুহ এগৰাকী আমি ভাল মানে কেনেধৰণে বুজিম ছাৰ?
ভাল বেয়া বোলোতে আমি আচলতে ষ্ট্ৰেংথ, তাৰ আমি যেতিয়া ঘৰ এটা বনাওঁ ঘৰৰ এটা ওজন এটা থাকে, ওজনটো তললৈ অহা ওজনো হ'ব পাৰে আৰু ভূমিকম্পৰ সময়ত হৰাইজনটেল এটা ফ'ৰ্চ এটা আহে। এতিয়া আমি মাটিটোৱেতো ছাপোৰ্ট কৰি ৰাখিব লাগিব, যিকোনো ধৰণৰ লোড আল্টিমেটলি মাটিয়েই ছাপোৰ্ট কৰি ৰাখিব লাগিব। মাটিৰ যদি ষ্ট্ৰেংথটো বেছি থাকে তেতিয়াহ'লে আমি মাটিটো ভাল বুলি ক'ম, সেই ষ্ট্ৰাকচাৰটোৰ তুলনাত যদি মাটিৰ জোৰটো যদি কম থাকে তেতিয়াহ'লে আমি বেয়া বুলি ক'ম।
মানে ছাৰ আমি যিটো সাধাৰণ ভাষাত যিটো কওঁ যে কোমল মাটি, দাঁত মাটি, সেইটো নেকি ছাৰ?
সেইটো আচলতে কোৱালিটেটিভ টাৰ্ম, কোৱান্টিটেটিভ নহয়। আপুনি ভাল মানে কিমান ভাল সেইটো ক'ব নোৱাৰে, গোটেই কথাবিলাক আচলতে ৰিলেটিভ।
অ'কে,
আমি কি কৰি আছোঁ আল্টিমেটলি? আমি ধৰক এটা দুশমহলীয়া ঘৰ এটা বনাব লাগে, দুশমহলীয়া ঘৰৰ কাৰণে আমাৰ যিমান টান মাটিৰ দৰকাৰ হ'ব বা ফাউণ্ডেশ্যনটো আমাৰ যেনেকুৱা হ'ব লাগিব, সৰু পজা ঘৰ এটা বনাবতো সিমানখিনি দৰকাৰ নাই। হাতী এটা খোজকাঢ়িবলৈ আমাৰ মাটিৰ কণ্ডিশ্যন যেনেকুৱা হ'ব লাগিব, গৰু এটা খোজকাঢ়িবলৈ মাটিৰ কণ্ডিশ্যনটো তেনেকুৱা নহ'লে হয়। গতিকে এই গোটেই বস্তুটো আচলতে এটা কোৱালিটেটিভ টাৰ্ম, আৰু মই ক'ম যে ৰিলেটিভলি গুৱাহাটীৰ মাটি বা অসমৰ মাটি হেৰি থাকিব, কিছুমান কোমল থাকিব, কিছুমান টান থাকিব, আমাৰ গুৱাহাটীতেই মাটিৰ ইমান বেছি ভেৰিয়েশ্যন। আপুনি যদি কামাখ্যা পাহাৰলৈ যায়, কামাখ্যাৰ পাহাৰত আপুনি শিল ওলাই থকাই দেখা পাব বহুত জেগাত। কিছুমান এৰিয়া আছে, আপুনি নাৰেঙ্গী এৰিয়ালৈ যাওক বা গণেশগুৰি কিছুমান এৰিয়াত যাব, সেইবিলাকৰ মাটি আকৌ যথেষ্ট কোমল। কোমলটো আমাৰ আমি কোমল বুলি ক'ম যদিহে আমাৰ ষ্ট্ৰাকচাৰ যোনটো বনাব খুজিছোঁ সেইটোৰ তুলনাত যদি আমাৰ মাটিখিনি আমি তেনেকৈ যদি ডিজাইন কৰা নাই, আমি মাটিখিনিতো বনাব নোৱাৰোঁ, কিন্তু ফাউণ্ডেশ্যনটো যদি তেনেকৈ ডিজাইন কৰা নাই তেতিয়াহ'লে ষ্ট্ৰাকচাৰটো ফেইল কৰিব। আৰু মোৰ অলেছ নৰ্মেলি তাৰমানে আমাৰ মাটিখিনি ঠিকেই আছে, মাটিৰ সাংঘাতিক প্ৰব্লেম বুলি মই নকওঁ, ঢিলা মাটি আছে, কিন্তু ঢিলা মাটিটো ঘৰ হৈছে, ভালকৈ আছে, থিয় হৈ আছে। কিন্তু আমাৰ এতিয়া ভূমিস্খলনৰ কথাটো সেইটোৱে, আমি মই যে বিজ্ঞানসন্মত বুলি কৈ থৈ দিছোঁ, বিজ্ঞানসন্মত বুলি কওঁতে আচলতে বহুত ধৰণৰ কথা আহে। এটা হ'ল মাটিটো খান্দোতে আমি এনালাইচিছ কৰি পেলাই জানো যে মাটিটো থিয় হৈ থাকিব নাই যিকোনো কণ্ডিশ্যনৰ কাৰণে, ডাঙৰ ভূমিকম্প এটা আহিলে থিয় হৈ থাকিব নাই, আমি ইয়াতে জানো যে এইটো ছাইছমিক জ'ন 5, ভূমিকম্পৰ এইটো জ'ন 5 আটাইতকৈ হায়েষ্ট ছাইছমিকেলি প্ৰোন এৰিয়া। চ' ইয়াৰ কাৰণেও আমি মাটিখিনি কিমান এংগুলত কাটিব লাগিব সেইটো আমি উলিয়াই ল'ব পাৰোঁ। এতিয়া তাৰ ওপৰত যদি এটা ডাঙৰ ঘৰ বহে, ঘৰৰ লোডটোৰ কাৰণে আমি ডিজাইন কৰিব পাৰোঁ, সেই গোটেইখিনি বস্তু ডিজাইন কৰিব পাৰি। সেইখিনি ভালকৈ ষ্টাডি কৰি ল'লে মই ভাবোঁ যে ভূমিস্খলনৰ সংখ্যাটো তেনেই কমি যাব।
ছাৰ, এনেধৰণৰ ক'ব পৰা যায় নেকি যে গুৱাহাটী মহানগৰীত থকা 19খন পাহাৰত যিবোৰ আপোনালোকে স্থান চিনাক্ত কৰিছে ভূমিকম্প প্ৰৱণ বুলি,
মানে ভূস্খলন,
ভূমিস্খলন,
ভূমিস্খলনৰ
ভূমিস্খলন প্ৰৱণ বুলি, সেইখিনি মানে মানুহৰ অসাৱধানতাৰ ফলতেই মুখ্যতঃ সৃষ্টি হোৱা বুলি ছাৰ ক'ব বিচাৰে নেকি?
একেবাৰে প্ৰধান কাৰণ মই সেইটো বুলিয়ে ক'ম
ছাৰ,
কিন্তু তাৰ লগতে আৰু এটা অতি ইম্পৰ্টেণ্ট কথা আছে, সেইটো ইণ্ডিভিজুৱেল মানুহৰ কাৰণে বা এটা ফেমিলিৰ কাৰণে হয়তো সম্ভৱ নহয়। আমাৰ পাহাৰ এলেকাসমূহত প্ৰপাৰ ড্ৰেইন নাই,
নলা নৰ্দমাটো
আচলতে যেনেকৈ থাকিব লাগে সেই নলা নৰ্দমাটো নাই। এটা এইটো ৱাটাৰশ্বেড মেনেজমেণ্ট এপ্ৰ'চ বুলি কয়, আমি নলা নৰ্দমাবিলাক ডিজাইন কৰিব পাৰোঁ যে পাহাৰ এৰিয়াত নলা নৰ্দমা কেনেকৈ যাব লাগে আৰু কিমান চাইজৰ হ'ব লাগিব। এতিয়া নলা নৰ্দমাটো এজন মানুহে বনাই উলিয়াব নোৱাৰে
ছাৰ। ছাৰ, সেই বিষয়ে আমি কথা পাতিম। শ্ৰোতাসকলে শুনি আছে জ্ঞান তৰংগ মুক্ত মন মুক্ত চৰ্চা, আৰু বৰ্তমান শুনি আছে আমাৰ নতুন অনুষ্ঠান সাৰথি। এই অনুষ্ঠানত আজি অংশগ্ৰহণ কৰিছে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ দিগন্ত গোস্বামী ছাৰে। ডক্টৰ দিগন্ত গোস্বামীয়ে বিগত কিছু বছৰ ধৰি তেওঁ গুৱাহাটীৰ কৃত্ৰিম বানপানী আৰু ভূমিস্খলনৰ ওপৰত কিছু অধ্যয়ন আৰু গৱেষণামূলক কাৰ্যৰ সৈতে জড়িত হৈ আছে। আজিৰ এই খণ্ডটিত আমি তেখেতৰ সৈতে গুৱাহাটীৰ পাহাৰ অঞ্চলত হোৱা ভূমিস্খলনৰ বিষয়ে কিছু কথা পাতি আছোঁ। ছাৰ, আপুনি আমাক জনালে যে গুৱাহাটী মহানগৰীত কিয় এই ভূমিস্খলন হ'বলৈ ধৰিছে, এতিয়া যিহেতু আপুনি ছাৰ এই বিষয়ে কিছু অধ্যয়ন কৰিছে, গৱেষণামূলক কিছু কাৰ্যৰ সৈতে আপুনি জড়িত হৈ আছে, মনলৈ এটি প্ৰশ্ন আহিছে যে ভূমিস্খলন ৰোধ কৰিবলৈ আপুনি ছাৰ কি পৰামৰ্শ আগবঢ়াব?
মই অকণমান আগতে কৈছিলোঁ আচলতে যে নলা নৰ্দমা এটা চাইণ্টিফিক বিজ্ঞানসন্মতভাৱে যদি আমাৰ পাহাৰ ইয়াত থাকে তেতিয়াহ'লে ভূমিস্খলনৰ হোৱাৰ সম্ভাৱনা যথেষ্ট কম। এইকাৰণে যে ভূমিস্খলন, আপুনি মন কৰিব যে শুকান বতৰত আচলতে ভূমিস্খলনৰ ঘটনা অলপ কম হোৱা দেখা যায়। সেইটো কিহৰ কাৰণে হয়, যেতিয়া আমাৰ বৰষুণ বেছিকৈ আহিব মাটিৰ ভিতৰত যোনবিলাক ফাঁক থাকে সেইটো ফাঁকবিলাকত আচলতে পানী জমা হৈ পেলাই অভাৰঅল ওজনটো বাঢ়ি যায়, আৰু ওজনটো বাঢ়ি গ'লেই সেই মাটিখিনি সদায় তললৈ আহিব বিচাৰে, সেইটো এটা নেচাৰেল ল এটা
হয়।
সেইকাৰণে আচলতে ভূমিস্খলন হয়। এতিয়া আমি যদি কিবাকে যিকোনো উপায়েৰে যদি আমি সেই পানীটো মাটিলৈ নহা কৰিব পাৰোঁ বা কমকৈ অহা কৰিব পাৰোঁ তেতিয়াহ'লে ভূমিস্খলনৰ সম্ভাৱনাটো তেনেই কমি যাব।
হয়,
এতিয়া নলা নৰ্দমা কৰিলে কি হ'ব যে আমাৰ যোনখিনি বৰষুণৰ পানী আছে বৰষুণৰ পানীটো নলা নৰ্দমাৰে আহি পেলাই আমাৰ তলৰ এৰিয়ালৈ নামি আহিব, আৰু যদি সেই নলা নৰ্দমাবিলাক নাথাকে তেতিয়াহ'লে মাটিবিলাক পানীবিলাক যেনি তেনি নামি আহে আচলতে, আৰু আহি পেলাই যোনবিলাক ভালনাৰেবল শ্লোপ আছে, থিয় যোনবিলাক আমাৰ মাটিৰ শ্লোপ আছে সেইবিলাকৰ ওজন বঢ়াই পেলাই সেইবিলাকত ভূমিস্খলনৰ সৃষ্টি হয়। আৰু এইখিনিতে আৰু এটা কথা ক'ব লাগিব যে পানী যেতিয়া ওপৰৰ পৰা নামি আহিছে তেতিয়াহ'লে পানীৰ এটা নিজা এটা জোৰ এটা থাকে, ফ'ৰ্চ এটা থাকে, সেই জোৰটোৱে আচলতে মাটিটো খান্দি পেলায়, সেইটোক ৰাটিং বুলি কয়। চ' ৰাট ফৰ্মেশ্যন হয়, নলাৰ দৰে আকৌ সৃষ্টি হয় যেতিয়া পানীখিনি খুব জোৰে নামি আহে, তেতিয়া সেই ৰাট ফৰ্মেশ্যনৰ পৰাও কিন্তু আকৌ ভূমিস্খলন হোৱাৰ
সম্ভাৱনা থাকে,
কেতিয়াবা কেতিয়াবা সম্ভাৱনা থাকে। সেইটো নোহোৱা কৰিবৰ কাৰণে আমি গছ গছনি আচলতে ৰুব লাগে। গছ গছনি, মই ডাঙৰ গছ গছনিৰ কথা কোৱা নাই, যাতে আমাৰ সেই ইৰোশ্যনটো, মাটিৰ যোনটো ইৰোশ্যন হয় সেই বস্তুটো যাতে প্ৰিভেণ্ট হয়, সেইটো এটা কৰিব লাগে। আৰু নলা নৰ্দমাবিলাক বিজ্ঞানসন্মতভাৱে ডিজাইন কৰিলে
হয়
তেতিয়াহ'লে ভূমিস্খলন।
ছাৰ, এইখিনিতে আপোনাক মই অকণমান সুধিব বিচাৰিছোঁ যে আপুনি কৈছে যে বৃক্ষৰোপণৰ কথা এষাৰ ক'লে, ছাৰ এতিয়া কেনেধৰণৰ বৃক্ষ এই পাহাৰ অঞ্চলত লগোৱাটো উপযুক্ত বুলি আপুনি ভাবে? কাৰণ আমি পাহাৰ অঞ্চলত এটা আলোচনা কৰিছিলোঁ, তেতিয়া তাত থকা স্থায়ী কেইগৰাকীমান আৱাসীয়ে আমাক কৈছিল যে বাঁহৰ গছ লগাব নালাগে বুলি, ছাৰ, কাৰণ বাঁহৰ গছে বোলে তেওঁলোকৰ ভাষ্য সেয়া যে বাঁহৰ গছে ভূমিস্খলনত কিছু প্ৰকাৰে হ'লেও সহায় কৰে। কথাষাৰ কিমান দূৰ সত্য ছাৰ?
মই আচলতে বাঁহৰ গছৰ ওপৰত ইমান গৱেষণাটো কৰা নাই
ছাৰ।
কথাটো হ'ল কি, যিকোনো গছৰ ৰুট থাকে, শিপা থাকে
ছাৰ,
শিপা যিমান তললৈ যাব, শিপাবিলাক আচলতে এটা ষ্ট্ৰং, মই কি বুলি ক'ম এতিয়া, ষ্ট্ৰং এলিমেণ্ট আচলতে। মাটি যদি ওলাই যাব খুজিছে তেতিয়া শিপাবিলাকে ধৰি ৰাখে। এতিয়া শিপা যিমান তললৈ যাব সিমানে মাটিখিনি ষ্ট্ৰং হ'ব, কাৰণ শিপাবিলাক তাতে আছে, মাটিৰ মুভমেণ্টটো নোহোৱা হ'ব। আৰু এটা গছৰ আৰু এটা ফাংচন থাকে যে গছডাল ডাঙৰ হ'বৰ কাৰণে, বা ইভাপো ট্ৰেঞ্চপাৰেশ্যন বুলি কয়, শিপাবিলাকে আচলতে পানীটো টানি আনে, টানি আনি পেলাই নিজৰ খাদ্য বনাবৰ কাৰণেও লাগে, প্ৰস্তুত কৰে। সেইটো কাৰণে আচলতে মাটিৰ পৰা পানীটো সিহঁতে শুহি লয় যথেষ্ট। কিছুমান গছ আছে বেছিকৈ পানী লাগে, কিছুমানক কম লাগে, কিছুমানৰ শিপাবিলাক অতি ওপৰতে থাকি যায়, কিছুমানৰ শিপা বহুত তললৈ যায়। ভেটিভাৰ এটা ঘাঁহ এটা আছে, ভেটিভাৰ বুলি, তাৰ শিপাবিলাক খুব টান
ছাৰ। আমি যিটো মথাউৰি, ধৰি লওক মথাউৰিৰ যিটো আমাৰ মানে গৰা খহনীয়া ৰোধ কৰিবৰ কাৰণেও বিভিন্ন অঞ্চলত ছাৰ এই যিটো আপুনি বনৰ কথা ক'লে সেইটো ব্যৱহাৰ কৰা হৈছে নেকি?
হয়, বহুত জেগাত ব্যৱহাৰ কৰা হৈছে।
হয়
ছাৰ, এনেকৈ ভূমিস্খলন ৰোধ কৰিবৰ কাৰণে এইটো ব্যৱহাৰ কৰা হৈছে
ছাৰ। সেইজোপা গছ আমি পাহাৰ অঞ্চলতো ৰোপণ কৰিব পাৰোঁ নেকি
ছাৰ,
ভূমিস্খলন ৰোধ কৰিব পাৰি?
পাৰি, আৰু আমাৰ এৰিয়াৰ কাৰণে আচলতে খুব উপযোগী বুলিয়ে কয়, কাৰণ বতৰৰ কথা আছে। আৰু তাৰ শিপা প্ৰায় 3 মিটাৰ 4 মিটাৰ পৰ্যন্ত যায় তললৈ, আমাক তললৈ যোৱাটো লাগে, আৰু ওপৰত যিমান লোড কম হৈ থাকে সিমানে ভাল। এটা বটবৃক্ষ এডাল যদি হয় তেতিয়াহ'লে বৃক্ষডাল বাগৰি পৰিও আকৌ ভূমিস্খলনৰ সৃষ্টি কৰিব পাৰে। গতিকে আমাক খুব ডাঙৰ গছৰ ভূমিস্খলনৰ পিনৰ পৰা আচলতে খুব ডাঙৰ গছৰ দৰকাৰ নাই, কিন্তু যাৰ শিপাটো যথেষ্ট টান আৰু শিপা তললৈ যায় তেনেকুৱা গছে সহায় কৰে। কিন্তু ইয়াতে মই আকৌ এটা কথা ক'ম, বহুতৰ এইটো ধাৰণা যে গছ ৰুলেই আমাৰ ভূমিস্খলনটো ৰোধ হৈ যাব, তেনেকুৱা সদায় নহয়, কাৰণ শিপাবিলাক কিমান তললৈ যাব তাৰ এটা লিমিট এটা থাকে। তাতকৈ বেছি ডাঙৰ যদি আমি কাটিছোঁ, ছাপোজ আমি যদি 10 মিটাৰ যদি মাটি কাটি পেলাইছোঁ আৰু আমাৰ যদি শিপাটো যদি 2 মিটাৰহে গৈছে, তেতিয়াহ'লে সেই বৃক্ষৰোপণে কিন্তু ভূমিস্খলনটো ৰোধ কৰিব
নোৱাৰিব।
গতিকে এইটো এটা গোটেইটো এটা আচলতে চাইণ্টিফিক ষ্টাডি কৰি লৈ পেলাই আমি এনালাইচিছ কৰিব পাৰোঁ কেনেকৈ এইটো ষ্টেবল কৰিব পাৰি।
নিশ্চয় ছাৰ। ছাৰ, আৰু গৃহ নিৰ্মাণৰ ক্ষেত্ৰত মানে যিটো মাটি আমি কাটিম সেইটোৰ কিবা নিৰ্দিষ্ট কোণ থাকিব নেকি ছাৰ?
প্ৰথম কথা হ'ল আমি মাটি নকটাকৈওতো ঘৰ বনাব পাৰোঁ,
বনাব পাৰোঁ ছাৰ,
আৰু সেইটো চবতকৈ ভাল আচলতে। ভাল মানে কি, অলপ ঘৰটোৰ ষ্ট্ৰাকচাৰেল ডিজাইনটো অকণমান কমপ্লিকেটেড হয় তাতে।
হয় ছাৰ,
এনেই আমি সমান ঠাইত সমতল ভূমিত বনোৱা ঘৰতকৈ তাৰ ডিজাইনটো অকণমান এনালাইচিছটো বেলেগ হয়, সেইটো এটা বেলেগ এটা কথা। কিন্তু আমি নেচাৰেলি যেনেকৈ মাটিটো আছে সেইটোক যদি ডিষ্টাৰ্ব নকৰি পেলাই সেইটো কণ্ট্ৰলতেই যদি আমি সেইটো শ্লোপতেই যদি ঘৰ বনাব পাৰোঁ, বাহিৰত বহুতো ঘৰ আছে তেনেকৈ ষ্টেপ বাই ষ্টেপ তেনেকৈ বনাব পাৰি, সেইটো আচলতে চবতকৈ ভাল প্ৰেক্টিছ বুলি মই ভাবোঁ।
তাৰ কাৰণে ছাৰ আমি বিশেষজ্ঞৰ সহায় ল'বই লাগিব,
ষ্ট্ৰাকচাৰটো ডিজাইন কৰিবৰ কাৰণেতো লাগিবই।
হয়,
আৰু যেতিয়া এটা শ্লোপত মাটিৰ আপুনি ঘৰ এটা বহাইছে, সেই ঘৰৰ লোডটো লোৱাকৈওতো আপুনি মাটিখিনি পৰীক্ষা কৰি চাব লাগিব, গতিকে বিশেষজ্ঞৰ তাতে ৰোল এটা আছেই। আৰু মাটিৰ কথা আহোঁতে, একচুৱেলি জিঅ'টেকনিকেল ইঞ্জিনিয়াৰ সেইসকল ইঞ্জিনিয়াৰ স্পেচিয়েলিষ্ট হয়। ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰে হয়তো গোটেইখিনি কথা ক'ব নোৱাৰিব মাটিৰ গুণাগুণ সম্পৰ্কে, জিঅ'টেকনিকেল ইঞ্জিনিয়াৰে এইটোত খুব ভালকৈ ক'ব পাৰে।
হয় ছাৰ, এতিয়া শেষত আপুনি কি ক'ব যে গুৱাহাটী মহানগৰীত যি হাৰত ভূমিস্খলন হৈ আছে সেয়া অনাগত দিনত সম্পূৰ্ণৰূপে ৰোধ কৰাটো সম্ভৱ নে ছাৰ?
এতিয়া মই প্ৰথমতে ক'ম যে আমাৰ পাহাৰ এলেকাত যিসকল মানুহে বসবাস কৰিছে বা কৰিবলৈ মানস কৰিছে, সেইসকল মানুহক ক'ম যে বিশেষজ্ঞৰ পৰামৰ্শ নোলোৱাকৈ যাতে তাতে ঘৰ নবনায়। আৰু যিসকলে বনালে তেখেতসকলেও আচলতে বিশেষজ্ঞৰ এতিয়াও পৰামৰ্শ ল'ব পাৰে। আমি ৰেট্ৰ'ফিটিং বুলি কওঁ, সেইসকল কেনেকৈ আমি ভূমিস্খলন নোহোৱাকৈ, যদি বেয়াকৈ কাটিছেও তথাপিও আমি এতিয়াও গোটেইখিনি কথা ঠিক কৰিব পাৰোঁ আচলতে। গতিকে প্ৰথমতে ক'ম যে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো উচিত। আমাৰ বেমাৰ নাথাকিলেওতো আমি এটা সময়ৰ পিছে পিছে আমি মেডিকেল চেক আপ কৰি থাকোঁ, তেনেকেই এবাৰ চেক আপ কৰাই ল'ব লাগে যে মই যোনটো ঘৰ বনালোঁ সেইটো ঠিকে আছেনে, মই যে মাটিখিনি যে কাটিছোঁ সেইখিনি ঠিকে আছেনে নাই। তেখেতসকলৰ নিজৰ, মই জীৱনৰ কাৰণে কৈছোঁ বা তেখেতসকল বা তেখেতসকলৰ পৰিয়ালৰ, মই মানুহৰ কাৰণে কৈছোঁ, সেইটো খুবেই দৰকাৰী। আৰু মই কেতিয়াও নাভাবোঁ যে আমাৰ পাহাৰ এৰিয়াত বসবাস কৰিব নালাগে, কোনো ধৰণৰ ডেভেলপমেণ্ট হ'ব নালাগে, মই সেইটো কথা নাভাবোঁ। কিন্তু ইয়াত বিজ্ঞানসন্মতভাৱে যিকোনো ধৰণৰ কনষ্ট্ৰাকশ্যন কৰিলে ভাল। আৰু যধে মধে যদি মানুহে এনেকৈ পাহাৰ কাটি থাকে তেতিয়াহ'লে আমি হয়তো আৰু দুঃসংবাদ পাম, বেছিকৈ দুঃসংবাদ পাম। এতিয়া যদি বছৰত যদি 3-4 জনৰ প্ৰাণহানি হৈছে, হয়তো আৰু কেইবছৰমান পিছত 30-40 জনৰ
প্ৰাণহানি থাকিব,
সম্ভাৱনা থাকিব, যোনটো আমি কোনেও নিবিচাৰোঁ। আৰু এই ক্ষেত্ৰতে মই আকৌ এবাৰ এডমিনিষ্ট্ৰেশ্যনকো ক'ম, আমাৰ এটা নেচাৰেল এটা টেণ্ডেঞ্চি থাকে যে যেতিয়ালৈ আমাক বাধ্য কৰোৱা নহয় আমাৰ, আমি ভাবোঁ যে আমাৰ একো নহ'ব, গতিকে বাধ্যও কৰাব লাগিব। গতিকে এতিয়া বাইলতো যথেষ্ট ইনকৰ্পৰেট কৰা হৈছে যে পাহাৰ এৰিয়াত ঘৰ বনাবলৈ হ'লে কেনেকৈ বনাব লাগে, সেইবিলাক ফ'ল' কৰিব লাগিব, এক্সিকিউট কৰিব লাগিব। আৰু যিসকলে অলৰেডি ঘৰ বনাইছে বা ভূমিস্খলন প্ৰৱণতাটো গঢ়ি তুলিছে, মই ভাবোঁ তেখেতসকলক অকণমান ভালকৈ ষ্টাডি কৰি লৈ পেলাই কেনেকৈ সেইটো ৰেক্টিফাই, কেনেকৈ সেইটো সংশোধন কৰিব পাৰি, সেইটো উপায় দি বা তেখেতসকলক বাধ্য কৰোৱা উচিত। কাৰণ বহুত ক্ষেত্ৰত এনেকুৱা হয় যে মই এটা ঘৰ এটা বনাম পাহাৰ এৰিয়াত, গতিকে মই এডোখৰ মাটি কাটি ল'লোঁ থিয়কৈ, মই মোৰ ওপৰততো মাটিখিনি খহি পৰিব পাৰে, কিন্তু মোৰ ওপৰত যোন ঘৰৰ মানুহ আছে, বহুত ক্ষেত্ৰত দেখা যায় যে সেইসকলো আচলতে এফেক্টেড হৈছে। গতিকে আমাৰ কোনো ৰাইট নাই তেনেকৈ, নিজৰ জীৱন নাশ কৰাটো ৰাইট নাই আৰু বেলেগৰ জীৱন বা সম্পত্তি তেনেকৈ ধ্বংস কৰাটো
আমাৰ অধিকাৰ নাই,
গতিকে বিজ্ঞান আছে আৰু বহুত দূৰত নাই, আমাৰ হাততেই আছে, কৰিব পৰাৰ ভিতৰতে আছে, খালি আমি মানসিক প্ৰস্তুতি এটা ল'ব লাগে
আৰু আমি সচেতন হ'ব লাগিব,
সেইটোৱে আটাইতকৈ ডাঙৰ কথা।
হয়, ধন্যবাদ জনাইছোঁ ছাৰ। শ্ৰোতাসকল, আজি সাৰথী অনুষ্ঠানত অংশগ্ৰহণ কৰিলে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ দিগন্ত গোস্বামী ছাৰে। তেওঁ আমাক মূলতঃ গুৱাহাটী মহানগৰীৰ হোৱা ভূমিস্খলন আৰু ইয়াক কেনেধৰণে ৰোধ কৰিব পৰা যায় সেই বিষয়ে দুআষাৰ জনালে। ব্যস্ততাৰ মাজতো আমাক অকণমান সময় ডক্টৰ দিগন্ত গোস্বামী ছাৰে আমাক দিলে, গতিকে তেখেতক আমি যথেষ্ট ধন্যবাদ জনাইছোঁ ছাৰ। ধন্যবাদ আপোনাক।
ধন্যবাদ।
অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ডক্টৰ অৰূপজ্যোতি চৌধুৰীৰ, সম্পাদনা বিতু দাসৰ, আৱহ সংগীত প্ৰাণজিৎ ডেকাৰ, অনুষ্ঠানটিৰ আগধৰিলে কথাবন্ধু শ্বৰীফুজ্জামানে। কাৰিকৰী দিশত সহায় কৰিলে হেমপ্ৰকাশ মাউত আৰু ৰাজেশ শৰ্মাই। ডক্টৰ অংকুৰণ দত্ত আৰু গীতালী কাকতিৰ ওচৰত আমি বিশেষভাৱে কৃতজ্ঞ। অনুষ্ঠানটি শুনি আপুনি কেনে পালে সেয়া আমাক জনাবলৈ একেবাৰে নাপাহৰিব। আমাৰ যোগাযোগ নম্বৰকেইটা হৈছে 03-61-222-9234 আৰু 88-110-33337। নমস্কাৰ।